এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ প্ৰধান বাতৰিসমূহৰ ভিতৰত আছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখত কাইলৈ সৰুসজাই ষ্টেডিয়ামত 10,000 শিল্পীৰ বাগৰুম্বা নৃত্য প্ৰদৰ্শন, আজি শিল্পীসকলৰ চূড়ান্ত আখৰা, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পলাশবাৰী আৰু কমলপুৰ বিধানসভা সমষ্টিত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ, মাজুলী আৰু শ্ৰীভূমি জিলাত জাপানী এনকেফেলাইটিছৰ চিতা প্ৰদান অভিযান, বাক্সা জিলাৰ সোৱনখাটাত চতুৰ্দশ ভাৰত ভূটান বন্ধুত্ব মেলা আৰু সমগ্ৰ ৰাজ্যতে কাইলৈ ৰূপকুঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ 80 সংখ্যক মৃত্যুবাৰ্ষিকী শিল্পী দিৱস ৰূপে আয়োজনৰ ব্যাপক প্ৰস্তুতি। নমস্কাৰ, বাতৰিৰ সৈতে মই সংগীতা শৰ্মা আৰু মোৰ সৈতে আছে প্ৰজন্মা চহৰীয়া। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে বিয়লি 6 বজাত গুৱাহাটীৰ সৰুসজাইত থকা অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত প্ৰায় 10,000 শিল্পীয়ে পৰিৱেশন কৰিবলগীয়া বাগৰুম্বা নৃত্য উপভোগ কৰিব। বাগৰুম্বা নৃত্যৰ চূড়ান্ত আখৰাৰ বাবে ইতিমধ্যে সৰুসজাই ষ্টেডিয়ামত ৰাজ্যৰ 23খন জিলাৰ 81টা সমষ্টিৰ পৰা অহা 10,000 শিল্পী ব্যস্ত হৈ পৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সৰুসজাই ষ্টেডিয়ামত উপস্থিত হৈ সমগ্ৰ পৰিৱেশ তদাৰক কৰাৰ লগতে সমবেত শিল্পীসকলক সাহস আৰু অনুপ্ৰেৰণা দিয়াৰ উদ্দেশ্যে চমু ভাষণ দিয়ে। ইয়াৰ পূৰ্বে কালি সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাই বাগৰুম্বা নৃত্যৰ আখৰা পৰিদৰ্শন কৰে। অসমৰ চহকী সাংস্কৃতিক ঐতিহ্যৰ অংশস্বৰূপ বড়োসকলৰ বাগৰুম্বা নৃত্যৰ বিশ্বজুৰি প্ৰসাৰৰ অৰ্থে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়েও কালি আবেলি সৰুসজাইত উপস্থিত হৈ বাগৰুম্বা নৃত্যৰ আখৰাৰ লগতে সামগ্ৰিক পৰিস্থিতিৰ বুজ লয়। বাগৰুম্বা দহো অনুষ্ঠানৰ পৰিপ্ৰেক্ষিতত বিটিচিত নতুনকৈ নিযুক্তি লাভ কৰা শিক্ষকসকলৰ কাইলৈ হ'বলগীয়া নথি পৰীক্ষাৰ দিন পিছুৱাই দিয়া হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে পৰহিলৈ কলিয়াবৰৰ মৌচন্দা পথাৰত এখন ৰাজহুৱা সভাত অংশ ল'ব আৰু এই সভাতে কলিয়াবৰৰ পৰা বোকাখাটলৈ 6,957 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া কাজিৰঙা এলিভেটেড কৰিডৰৰ আধাৰশিলা স্থাপন কৰিব। মন্ত্ৰী পীযুষ হাজৰিকা, কেশৱ মহন্ত, সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিঙে কালি প্ৰধানমন্ত্ৰীয়ে অংশ ল'বলগীয়া জনসভাস্থলী পৰিদৰ্শন কৰি কাম কাজৰ অগ্ৰগতিৰ বুজ লয়। প্ৰধানমন্ত্ৰী মোদীয়ে এই ভ্ৰমণৰ সময়তে ডিব্ৰুগড়ৰ পৰা লক্ষ্ণৌৰ গুমটিলৈ আৰু গুৱাহাটীৰ পৰা নতুন দিল্লীৰ ৰাওতালৈ চলিবলগীয়া দুখন ৰেলগাড়ীৰ যাত্ৰাৰো শুভাৰম্ভ কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি কামৰূপ জিলাৰ পলাশবাৰী আৰু কমলপুৰ বিধানসভা সমষ্টিৰ আত্মসহায়ক গোটৰ সদস্যসকলৰ মাজত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অধীনত 10,000 টকাকৈ চেক বিতৰণ কৰে। পলাশবাৰী আৰ বি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আয়োজিত কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পলাশবাৰী সমষ্টিৰ 37,051 গৰাকী মহিলাক উদ্যমিতা পুঁজিৰ চেক বিতৰণ কৰে। অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে দক্ষিণ কামৰূপৰ পুৰণি এৰী মুগা শিল্পৰ উন্নয়নৰ বাবে চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণৰ পৰিকল্পনা কৰি থকাৰ বিষয়ে প্ৰকাশ কৰে। সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত শ্ৰীশৰ্মাই পলাশবাৰী নগৰৰ উন্নয়নৰ বাবে গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাৰ বিষয়েও উল্লেখ কৰে।
আজি আমাৰ পলাশবাৰী সমষ্টিৰ মহিলা উদ্যমিতা অভিযানৰ পুঁজি সামাজিকভাৱে আমি বিতৰণ কৰিলোঁ। আজি আৰু এখন মিটিং আছে বেজেৰাত। বেজেৰাত মিটিংখন হোৱাৰ লগে লগে আমাৰ কামৰূপ জিলাত এই আঁচনিৰ বিতৰণৰ কাৰ্যসূচী সামৰণি পৰিব। সকলোকে মই ধন্যবাদ জনাইছো গোটেই অনুষ্ঠানকেইটা সুকলমে পাৰ কৰি দিয়াৰ বাবে।
মুখ্যমন্ত্ৰীয়ে লগতে বিহদীয়া জাজিকোনা আঞ্চলিক ৰাস উদযাপন থলীত আয়োজিত অনুষ্ঠানত কমলপুৰ সমষ্টিৰ 32,804 গৰাকী মহিলাক প্ৰাৰম্ভিক মূলধনৰ চেক প্ৰদান কৰে। বজালী জিলাৰ অগ্ৰণী শিক্ষানুষ্ঠান বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গৌৰৱময় শতবৰ্ষৰ সামৰণি অনুষ্ঠান তিনিদিনীয়া কাৰ্যসূচীৰে আজিৰে পৰা অনুষ্ঠিত হৈছে। আজি প্ৰথম দিনাৰ কাৰ্যসূচীত 8 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মূল ভৱন শিক্ষামন্ত্ৰী ডঃ অনুজ বেগুৱে উদ্বোধন কৰে। এই উদ্বোধনী অনুষ্ঠানত বিধায়ক তথা কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসো উপস্থিত থাকে।
অসমৰ ঐতিহ্যমণ্ডিত এখন বিদ্যালয় যদি আমি নাম কওঁ তেতিয়াহ'লে নিশ্চিত ওপৰত বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নাম আহিব, কাৰণ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি ইয়াৰ পৰা ষ্টেণ্ড কৰাৰ উপৰিও বিভিন্ন ঠাইত বিজ্ঞানী হিচাপে, শিক্ষাবিদ হিচাপে কৰ্মৰত অৱস্থাত আছে আৰু এইসকল ব্যক্তিৰ জৰিয়তে গঠিত হোৱা এই বিদ্যালয়খনে শতবৰ্ষ স্পৰ্শ কৰিছে। এই শতবৰ্ষ অনুষ্ঠানৰ লগত আমি কেইবাটাও বিশেষ নতুনত্ব অনা আমি প্ৰচেষ্টা চলাইছো। যেনেকুৱাকৈ সাহিত্য বা আমি যেতিয়া প্ৰস্তুতি লোৱাৰ সময়তে সাহিত্য বা ভৱন যেনেকৈ নিৰ্মাণ কৰিছিলোঁ, ঠিক তেনেকৈ শতবৰ্ষ ভাৰতবৰ্ষৰ কথা চলি থাকোঁতে আমি অসম চৰকাৰৰ যে 8 কোটি টকা ব্যয় সাপেক্ষে ইতিমধ্যে এটা সুন্দৰ আটক ধুনীয়া ভৱন ইতিমধ্যে আমি নিৰ্মাণ কৰি উলিয়াইছো আৰু এই ভৱনটো আজি মাননীয় আমাৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণেশ পুগু ডাঙৰীয়াই মোৰ উপস্থিতিত ইতিমধ্যে উন্মোচন কৰিলে। ইয়াতে যিহেতু শ্বহীদ মদন বৰ্মনৰ যিহেতু এটা ছাত্ৰ আছিলে, মদন বৰ্মনৰ তেনেকুৱা কোনো আৱক্ষ মূৰ্তি নাছিলে, আমি মদন বৰ্মনৰ নামত এটা আজি আৱক্ষ মূৰ্তি আমি ইতিমধ্যে উন্মোচন কৰিছো। অসমৰ ৰত্ন বজালী ৰত্ন শিক্ষাবিদ শিক্ষা সম্প্ৰসাৰক APSCৰ প্ৰথমগৰাকী অসমীয়া চেয়াৰমেন আৰু প্ৰাক্তন দুবাৰৰ বিধায়ক গোল্ড মেডেলিষ্ট কলিকতা বিশ্ববিদ্যালয়ৰ ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট কামেশ্বৰ দাস ডাঙৰীয়াৰ কোনো ধৰণৰ আৱক্ষ মূৰ্তি নাছিলে, আজি আমি সেইটো আজি আমি উন্মোচন কৰিছো।
1926 চনত স্থাপন হোৱা বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ে 100 বছৰীয়া গৌৰৱ উজ্জ্বল শৈক্ষিক যাত্ৰাত ভালে সংখ্যক মেধাৱী ছাত্ৰ ছাত্ৰী আৰু মানৱ সম্পদৰ সৃষ্টি কৰিছে। শতবাৰ্ষিকী উপলক্ষে আজি পুৱা 100খন পতাকা উত্তোলন কৰা হয়। শিক্ষানুষ্ঠানখনৰ প্ৰাক্তন ছাত্ৰ তথা ভাৰতৰ স্বাধীনতা আন্দোলনৰ শ্বহীদ মদন বৰ্মন আৰু অসম তথা বজালী ৰত্ন শিক্ষাবিদ প্ৰয়াত কামেশ্বৰ দাসৰ আৱক্ষ মূৰ্তি মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে উন্মোচন কৰে। অনুষ্ঠানত 100গৰাকী নাচনীয়ে বিহু নৃত্য প্ৰদৰ্শন কৰে। শতবৰ্ষ উদযাপন উপলক্ষে গ্ৰন্থমেলা, প্ৰদৰ্শনী আদিৰো আয়োজন কৰা হয়। শিৱসাগৰ জিলাত আজি অসমীয়া যুৱক যুৱতীক সংস্থাপনৰ লক্ষ্যৰে শিল্পী মানস ৰবীনৰ উদ্যোগত গঠন হোৱা ৰবীন আৰ্মীত পঞ্জীয়ন প্ৰক্ৰিয়া অনুষ্ঠিত হয়। শেহতীয়াকৈ শিল্পীগৰাকীয়ে মুকলি কৰা ৰবীন আৰ্মী এপৰ জৰিয়তে অসমীয়া যুৱক যুৱতীৰ দক্ষতা বিকাশৰ লগতে আত্মসংস্থাপনৰ পথ মুকলি কৰাৰ চেষ্টা কৰা হৈছে। শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত অনুষ্ঠিত পঞ্জীয়ন প্ৰক্ৰিয়াত আজি বিশিষ্ট ছবি পৰিচালক ৰাজেশ ভূঞা উপস্থিত থাকে। শিৱসাগৰত ইতিমধ্যে 150জনৰো অধিক দক্ষতাসম্পন্ন যুৱক যুৱতীয়ে এই এপত নিজৰ নাম পঞ্জীয়ন কৰে। ৰবীন আৰ্মীয়ে যুৱক যুৱতীসকলক বিভিন্ন ক্ষেত্ৰত কাৰিকৰী প্ৰশিক্ষণ প্ৰদান কৰাৰ পাছতে আনুষ্ঠানিকভাৱে পঞ্জীয়ন প্ৰক্ৰিয়া সম্পন্ন কৰে।
এই এপটোৰ জৰিয়তে আপোনালোকে কিছুমান কাম কৰাবলৈ অৰ্ডাৰ কৰিব পাৰিব। মানুহ যেনে ইলেক্ট্ৰিচিয়ান, পাইপৰ মিস্ত্ৰী, প্লাম্বাৰ, কাঠ মিস্ত্ৰী, কাৰ্পেণ্টাৰ, পুৰণা যিবোৰ ফাৰ্নিচাৰ ৰং কৰাব লাগে বা কিবা কৰিব লাগে, কাঠৰ কাম কৰিব লাগে, তাৰ কাৰণে মানুহ পাব। ঠিক সেইদৰে হস্পিটেলৰ ৰোগী ৰখীয়াৰ পৰা আৰম্ভ কৰি হস্পিটেলৰ মানুহৰ চোৱা চিতা কৰা বা হস্পিটেলৰ বিভিন্ন ধৰণৰ সহায়, যেনেকে কাৰোবাক ব্লাড লগা হ'ল, কিবা লগা হ'ল, ইত্যাদি বিভিন্ন ধৰণৰ মেডিকেল ছাপৰ্ট ছিষ্টেম এটা আমি গঢ়ি তুলিছো। অত্যন্ত সহৃদয়তাৰে আমাৰ ৰবীন আৰ্মীৰ কেপ্টেইনসকলে আপোনালোকক সহায় কৰিব। ঠিক সেইদৰে কাৰোবাক যদি পাৰ্ট টাইম ড্ৰাইভাৰ লাগে, কাৰোবাক যদি কিটচেন গাৰ্ডেন মেকাৰ লাগে, কাৰোবাক যদি টেৰেচ গাৰ্ডেন মেকাৰ লাগে, কাৰোবাক যদি ফ্লোৰেল গাৰ্ডেন মেকাৰ লাগে, কাৰোবাক যদি ঘৰত বিউটিচিয়ান লাগে, কাৰোবাক যদি মাছাজ লাগে, কাৰোবাক যদি ঘৰত নাৰ্চ লাগে, টিউটৰ লাগে, বিভিন্ন ধৰণৰ বাদ্যযন্ত্ৰ শিকোৱা বা বিভিন্ন ধৰণৰ বিষয় শিক্ষক ব্যক্তিগতভাৱে লাগে, আটাইবোৰ ৰবীন আৰ্মীয়ে প্ৰভাইড কৰিব।
আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া খন্তেক বিৰতি।
देश अब अपनी श्रम शक्ति पर गर्व कर रहा है।
अब मोदी सरकार की नई श्रम संहिताओं के साथ युवा कार्यबल को समय पर न्यूनतम वेतन की गारंटी, फिक्स्ड टर्म एम्प्लॉइज को परमानेंट स्टाफ के समान सभी बेनिफिट सुनिश्चित और 180 दिन की नौकरी पर मिलेगी वेतन सहित अवकाश की गारंटी। इन सुधारों से युवाओं को मिलेगा औपचारिक रोजगार, सामाजिक सुरक्षा और होगी एक सुरक्षित, स्थिर और भरोसेमंद कार्य माहौल की नई शुरुआत। लेबर रिफॉर्म्स, आज की सुरक्षा, कल का आत्मनिर्भर भारत। श्रम एवं रोजगार मंत्रालय, भारत सरकार।
এতিয়া পৰৱৰ্তী বাতৰি আগবঢ়াইছে প্ৰজন্মা চহৰীয়াই।
মাজুলী জিলাত অহা 19 জানুৱাৰীত জাপানী এনকেফেলাইটিছৰ চিটা প্ৰদান অভিযান আৰম্ভ হ'ব। প্ৰাপ্তবয়স্ক লোকসকলক সামৰি ল'বলগীয়া এই কাৰ্যসূচী 21 দিন ধৰি চলিব। 15 বছৰৰ পৰা 65 বছৰ বয়সৰ সকলো যোগ্য প্ৰাপ্তবয়স্ক লোকক এই অভিযানত অন্তৰ্ভুক্ত কৰা হৈছে। এই প্ৰতিষেধক প্ৰদান কাৰ্যসূচী সম্পূৰ্ণ বিনামূলীয়া, নিৰাপদ আৰু ফলপ্ৰসূ হোৱাৰ লগতে ই দীৰ্ঘকালীন সুৰক্ষা প্ৰদান কৰিব। মাজুলী জিলাৰ মুঠ জনসংখ্যাৰ 72,000 প্ৰাপ্তবয়স্ক লোকক সামৰি লোৱাৰ লক্ষ্যৰে 468খন গাঁও আৰু 44টা উপস্বাস্থ্য কেন্দ্ৰৰ লগ লাগি 344টা প্ৰতিষেধক প্ৰদান কেন্দ্ৰ স্থাপন কৰা হৈছে। 426খন বিদ্যালয় আৰু 120টা অংগনবাড়ী কেন্দ্ৰত এই প্ৰতিষেধক প্ৰদান কেন্দ্ৰসমূহ স্থাপন কৰা হ'ব। জিলা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে মাজুলী জিলাক জাপানী এনকেফেলাইটিছৰ পৰা মুক্ত কৰাৰ লক্ষ্যত উপনীত কৰাৰ বাবে সকলো নাগৰিককে এই প্ৰতিষেধক গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। শ্ৰীভূমি জিলাতো 15-65 বছৰ বয়সৰ লোকসকলক সামৰি জাপানী এনকেফেলাইটিছৰ প্ৰতিষেধক প্ৰদান কাৰ্যসূচী চলি আছে। এই কাৰ্যসূচীৰ অগ্ৰগতিৰ বুজ ল'বলৈ আজি শ্ৰীভূমিৰ ভাৰপ্ৰাপ্ত জিলা উন্নয়ন আয়ুক্তৰ অধ্যক্ষতাত এখন সভা অনুষ্ঠিত হয়। এই সভাত জনসাধাৰণক প্ৰতিষেধবিধৰ এটা খোৰাকে আগবঢ়োৱা দীৰ্ঘকালীন সুৰক্ষাৰ বিষয়ে অৱগত কৰোৱা হয়। বাক্সা জিলাৰ ভাৰত ভূটান সীমান্তৰ সোৱনখাটাত আজিৰে পৰা 4th ভাৰত ভূটান বন্ধুত্ব মেলা আৰু 74 সংখ্যক মাঘ মেলা আৰম্ভ হৈছে। শান্তি আৰু সম্প্ৰীতিৰ বাণীলৈ ভূটান পাহাৰৰ পৰা কুৰ্মালাগাসকল ইতিমধ্যে ভাৰত ভূটান বন্ধুত্ব মেলাস্থলীলৈ নামি আহিছে। বড়ো, ৰাভা, গোৰ্খা, চাওতালী, কোচ ৰাজবংশীৰ লগতে ভুটীয়াসকলৰ পৰম্পৰাগত লোকনৃত্য গীতেৰে সোৱনখাটাৰ আকাশপথ মুখৰিত হৈ পৰিছে। 9-দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত এই মেলাৰ মুখ্য তোৰণ বাগানপাৰা পৰিষদীয় সমষ্টিৰ পাৰিহত ৰেখাৰাণী দাস বৰৈ উন্মোচন কৰে। ইয়াৰ পাছতে বাক্সাৰ জিলা আয়ুক্ত গৌতম দাসে ভাৰতীয় ৰাষ্ট্ৰীয় পতাকা আৰু ভূপেনৰ চান্দ্ৰুপ ঝাংখৰৰ উপায়ুক্ত ময়ৰ দাসু থ্ৰম্পনে ভূটানৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। ইয়াৰ লগে লগে দুয়োখন দেশৰ ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰি মেলা মুকলি কৰা হয়। ভাৰত ভূটান বন্ধুত্ব মেলাত ভূটানৰ বিভিন্ন খাদ্য সম্ভাৰ উপলব্ধ হোৱাৰ উপৰি দেশখনৰ সাংস্কৃতিক কাৰ্যসূচীও পৰিৱেশন কৰা হ'ব। মেলাত ভূটানত জৈৱিকভাৱে উৎপাদিত সামগ্ৰীয়ে দৰ্শকক আকৰ্ষিত কৰিবলৈ সক্ষম হ'ব বুলি আশা কৰা হৈছে। এই বন্ধুত্ব মেলাৰ জৰিয়তে দুয়োখন দেশৰ বন্ধুত্ব শক্তিশালী হোৱাৰ লগতে বাণিজ্যিক দিশৰ উত্তৰণ ঘটিব বুলি উদ্যোক্তাসকলে আশা প্ৰকাশ কৰিছে। ভাৰতীয় সেনাবাহিনীয়ে অসমৰ চাৰিখন জিলা শোণিতপুৰ, বিশ্বনাথ, নগাঁও আৰু মৰিগাঁৱত অগ্নিপথ আঁচনিৰ অধীনত অগ্নিবীৰ হিচাপে নিযুক্তি দিয়াৰ বাবে ইতিমধ্যে সূচীভুক্ত কৰা প্ৰাৰ্থীসকলৰ বাবে নিযুক্তি ৰেলীৰ ব্যৱস্থা কৰিছে। অহা 22 ফেব্ৰুৱাৰীত মৰিগাঁও জিলাৰ প্ৰাৰ্থীসকলৰ বাবে এই ৰেলী অনুষ্ঠিত হ'ব। শোণিতপুৰ জিলাৰ মিছামাৰী সেনা শিবিৰত যশৱন্ত সেনা শিবিৰত এই ৰেলীৰ আয়োজন কৰা হৈছে। যোগ্যতা সম্পন্ন প্ৰাৰ্থীয়ে ভাৰতীয় সেনাবাহিনীৰ ৱেবছাইট www.joininindianarmy.nic.inৰ পৰা নিজৰ প্ৰৱেশ পত্ৰ ডাউনলোড কৰিব পাৰিব। বাছনি হৈও প্ৰৱেশ পত্ৰ লাভ নকৰা বা যিকোনো ওজৰ আপত্তিৰ বাবে প্ৰাৰ্থীয়ে ইমেইল বা ফোন নম্বৰ ব্যৱহাৰ কৰিব পাৰিব। উল্লেখযোগ্য যে 2025 চনৰ জুন জুলাই মাহত অগ্নিবীৰ নিযুক্তিৰ বাবে অনলাইন যোগে সাধাৰণ প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত হৈছিল। আকাশবাণীৰ সঞ্চালক প্ৰধানৰ নিৰ্দেশ মৰ্মে বাতৰি বিভাগে আৰম্ভ কৰা বিশেষ প্ৰাসংগিক অনুষ্ঠানত আজি 3:05 প্ৰচাৰ হোৱা মীন বিভাগৰ উন্নয়ন সন্দৰ্ভত হোজাই জিলাৰ জিলা মীন বিষয়া ভৱানী প্ৰসাদ নাথৰ সৈতে হোৱা সাক্ষাৎকাৰটি নিশা 9:15 পুনৰ প্ৰচাৰ কৰা হ'ব। সাক্ষাৎ গ্ৰহণ কৰিছে আমাৰ হোজাই জিলাৰ সংবাদদাতা মিণ্টু তামুলী ফুকনে। পৰৱৰ্তী বাতৰি শুনক সংগীতা শৰ্মাৰ পৰা।
সমগ্ৰ ৰাজ্যতে কাইলৈ অসমীয়া সাংস্কৃতিক জগতৰ অন্যতম হোতা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ 80 সংখ্যক মৃত্যুবাৰ্ষিকী শিল্পী দিৱস হিচাপে উদযাপন কৰা হ'ব। প্ৰতিবছৰে 17 জানুৱাৰীত তেওঁৰ মৃত্যু দিৱসৰ সৈতে সংগতি ৰাখি নাটক, সংগীত, সাহিত্য, চলচ্চিত্ৰ আদি বিভিন্ন দিশত মহান শিল্পীগৰাকীয়ে আগবঢ়াই যোৱা অৱদানসমূহৰ বিষয়ে শ্ৰদ্ধাৰে স্মৰণ কৰা হয়। বাক্সা জিলাৰ বাগানপাৰাত আজিৰে পৰা দুদিনীয়াকৈ সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শিল্পী দিৱসৰ কাৰ্যসূচী অনুষ্ঠিত হৈছে। বাক্সা জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু বাগানপাৰা আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। অৱসৰপ্ৰাপ্ত সহকাৰী শিক্ষক ৰমেশ কলিতাই দুদিনীয়াকৈ অনুষ্ঠিত হোৱা শিল্পী দিৱসৰ আজি মূল দুৱাৰ মুকলি কৰে। কাইলৈ হ'বলগীয়া মুকলি সভাত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় বিষয়ববীয়াসকল উপস্থিত থাকিব। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যুৰ দিন অৰ্থাৎ শিল্পী দিৱস উপলক্ষে কাইলৈ বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছে। কাইলৈ নিশা 8:02 পৰা বাতৰি বিভাগৰ বাতৰি পঢ়োতা, বাতৰি সম্পাদক, DTP, কৰ্মচাৰী আৰু সহায়কসকলে জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীত, কবিতা আৰু নাটকৰ সংলাপ পৰিৱেশন কৰিব। এই অনুষ্ঠান আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ মহাবাহু শাখাৰ লগতে বাতৰি বিভাগৰ ফেচবুক পেজ আৰু ইউটিউব চেনেলযোগে পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। ফেচবুক আৰু ইউটিউবত অনুষ্ঠানটো বিৰতিবিহীনভাৱে প্ৰচাৰিত হ'ব। অনুষ্ঠানটোৰ নিৰ্বাচিত অংশ 18 জানুৱাৰী দেওবাৰে সন্ধিয়া 7:45 মহাবাহু চেনেলযোগে প্ৰচাৰ কৰা হ'ব। কাৰ্বি আংলং জিলাৰ বকলীয়াৰ বিশিষ্ট কাৰ্বি লোকশিল্পী কাহান তেৰাংপীৰ কালি দেহাৱসান ঘটে। লাংবুং ডিংপি গাঁৱৰ নিবাসী তেৰাংপীৰ মৃত্যুৰ সময়ত বয়স হৈছিল 90 বছৰ। কাৰ্বি পৰম্পৰাগত ৰীতি নীতিৰে কাইলৈ তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হ'ব। শিল্পীগৰাকীৰ বিয়োগত সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে। বৃহত্তৰ বকলীয়া অঞ্চলৰ সৰ্বৰোহী মহিলা প্ৰয়াত তেৰাংপীয়ে কাৰ্বি দহা কাৰ্যত লোকশিল্পীৰূপে বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। অসম ফুটবল সন্থাই 2025-26 বৰ্ষৰ সন্তোষ ট্ৰফীৰ 79 সংখ্যক ৰাষ্ট্ৰীয় ফুটবল চেম্পিয়নশ্বিপত ভাগ ল'বলগীয়া অসমৰ ছিনিয়ৰ পুৰুষ ফুটবল দলৰ 22 গৰাকী খেলুৱৈৰ তালিকা প্ৰকাশ কৰিছে। প্ৰতিযোগিতাৰ ফাইনেল ৰাউণ্ডৰ খেলসমূহ ঢকুৱাখনা আৰু চিলাপথাৰত 21 জানুৱাৰীৰ পৰা 8 ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'ব। 7 জানুৱাৰীৰ পৰা ধেমাজিত অনুষ্ঠিত প্ৰস্তুতি শিবিৰৰ প্ৰদৰ্শনৰ ভিত্তিত খেলুৱৈসকলক বাছনি কৰা বুলি সংস্থাই জানিবলৈ দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখত কাইলৈ সৰুসজাই ষ্টেডিয়ামত 10,000 শিল্পীৰ বাগৰুম্বা নৃত্য প্ৰদৰ্শন, আজি শিল্পীসকলৰ চূড়ান্ত আখৰা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পলাশবাৰী আৰু কমলপুৰ বিধানসভা সমষ্টিত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ। মাজুলী আৰু শ্ৰীভূমি জিলাত জাপানী এনকেফেলাইটিছৰ চিতা প্ৰদান অভিযান। বাক্সা জিলাৰ সোৱনখাটাত 4th ভাৰত ভূটান বন্ধুত্ব মেলা। আৰু সমগ্ৰ ৰাজ্যতে কাইলৈ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ 80 সংখ্যক মৃত্যুবাৰ্ষিকী শিল্পী দিৱস ৰূপে আয়োজনৰ ব্যাপক প্ৰস্তুতি। সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। আমাৰ পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 শুনিবলৈ পাব।